নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্ৰীসভাই অসম বেচৰকাৰী শিক্ষানুষ্ঠান সংশোধনী বিধেয়ক 2025ত অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে কয় যে প্ৰাদেশিকীকৃত বিদ্যালয় মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতিবছৰে 6% বৃদ্ধিৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে এনে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বদলিৰ নিয়মাৱলী সংশোধনী বিধেয়কতো অনুমোদন জনায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ দুৰ্গম আৰু সমস্যাজৰ্জৰ অঞ্চলত সেৱা আগবঢ়োৱা শিক্ষকসকলৰ বাবে বাধ্যতামূলক সেৱাৰ সময়ছোৱাত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে।
আগতে বদলি হ'বৰ কাৰণে আইনমতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব, এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়।
ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনায়। সমাগত বিধানসভাৰ অধিৱেশনত আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ বিধেয়ক 2025ৰ খচৰা দাখিল কৰা হ'ব। কামৰূপ জিলাৰ পলাশবাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। একেদৰে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত নেৰিম বিশ্ববিদ্যালয় স্থাপনতো মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে মৰিগাঁও জিলাৰ জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এটা স্থায়ী চৌহদ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক মন্ত্ৰীসভাই 24 বিঘা মাটিৰ আবণ্টনত অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি লোকসকলৰ বাবে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে সিদ্ধান্ত লোৱা হয়। আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সোঁৱৰি প্ৰতিবছৰে 24 নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে বীৰ লাচিত দিৱস পালনৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিঅ'ভেন আজাৰৰ উপস্থিতিত ইণ্ডো ইজৰাইল চেণ্টাৰ অব এক্সিলেন্স ফৰ ভিজিটেবলছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰিব। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত ইজৰাইল কৃষি প্ৰকল্প অৰ্থাৎ IIAPৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাৰে সুসজ্জিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰজোৰা খেতিৰ বাবে কৌশলগত পৰিকল্পনাৰে কৃষকসকলক উপকৃত কৰাৰ প্ৰয়াস কৰা হৈছে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত কালি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোক স্বায়ত্তশাসন আৰু ভূমিপত্তা প্ৰদানৰ দাবীত টাই আহোম যুৱ পৰিষদ টাইপাৰ উদ্যোগত কালি ডিব্ৰুগড় জিলাৰ মৰাণ আৰু টিংখঙত জোৰ সমদল উলিওৱা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে অংশগ্ৰহণ কৰে। ইপিনে ধেমাজিতো কালি জনগোষ্ঠীটোৰ কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ কাছাৰী ময়দানত অনুষ্ঠিত কাৰ্যসূচীত সদৌ অসম টাই আহোম ছাত্ৰ সন্থা আটাচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ প্ৰমুখ্যে সংগঠনটোৰ কেইবাগৰাকীও সদস্যই অংশ লয়।